প্রধানমন্ত্রী নরেন্দ্র মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে ইজৰাইল অভিমুখে ৰাওনা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শিৱৰাজ সিং চৌহানে অহা 31 মাৰ্চৰ ভিতৰত কৃষকৰ কল্যাণৰ বাবে ৰাজ্যসমূহলৈ অনুমোদন জনোৱা পুঁজিৰ 100% ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তাৎক্ষণিক সম্পূৰ্ণ আৰু নিঃচৰ্ত যুদ্ধবিৰতি সম্পৰ্কে এখন খচৰাৰ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত পাকিস্তানক পৰাজিত কৰি ইংলেণ্ড প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জনসাধাৰণৰ স্বাস্থ্য এটা সমূহীয়া দায়িত্ব বুলি উল্লেখ কৰাৰ লগতে সমাজৰ অতি দৰিদ্ৰজনেও যাতে সময়মতে উপযুক্ত স্বাস্থ্যসেৱা লাভ কৰিব পাৰে তাক ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী লোকে নিশ্চিত কৰিব লাগিব বুলি মন্তব্য কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কালি মুম্বাইত PD হিন্দুজা চিকিৎসালয়ে আয়োজন কৰা জীৱন ৰক্ষা আৰু স্বাস্থ্যৱান ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় অভিযান মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে সুস্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰাৰ লগতে চৰকাৰে যোৱা দশকটোত সকলো নাগৰিককে স্বাস্থ্যৱান কৰি ৰখাৰ বাবে গুণগত স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে ভালেমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাষণত আয়ুষ্মান ভাৰত আঁচনি, ইন্দ্ৰধনুষ অভিযান, TB মুক্ত ভাৰত, PM ৰাহতকে ধৰি বিভিন্ন চৰকাৰী পদক্ষেপৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তাই অন্যান্য খণ্ডৰ দৰে স্বাস্থ্যখণ্ডতো এটা বিশেষ ভূমিকা পালন কৰিছে। ভৱিষ্যতে ইয়াৰ প্ৰয়োগ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে তাৰ বাবে সকলো প্ৰস্তুত থাকিব লাগিব বুলিও মত প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে উদ্ভাৱন আৰু নতুন নতুন প্ৰযুক্তি গ্ৰহণৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টিৰ বাবেও কাম কৰি আছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযানে AI আধাৰিত স্বাস্থ্যসেৱাৰ বিকাশৰ বাবে ন ন উদ্ভাৱনক সমৰ্থন জনাই অহা বুলি প্ৰকাশ কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰলৈ যোৱা শ্ৰীমতী মুৰ্মু কালি মুম্বাইত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি শেৰগাঁৱৰ বুলধানাত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় আৰোগ্য মেলা 2026ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নাগপুৰত ব্ৰহ্মকুমাৰীয়ে আয়োজন কৰা একতা আৰু বিশ্বাসেৰে গঢ়া মহাৰাষ্ট্ৰৰ সোণালী যুগ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানতো ভাগ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইল অভিমুখে ৰাওনা হ'ব। প্ৰধানমন্ত্ৰীয়ে এয়া দ্বিতীয়বাৰৰ বাবে ইজৰাইল ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীৰ আৰম্ভণিতে তেওঁ দেশখনৰ প্ৰধানমন্ত্ৰী নেতানাহুৰ সৈতে তেল আভিভত বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী দুগৰাকীয়ে ভাৰত আৰু ইজৰাইলৰ কৌশলগত সম্পৰ্কৰ প্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উপৰি উদ্ভাৱন, বিজ্ঞান আৰু প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, কৃষি, জল ব্যৱস্থাপনা, বাণিজ্য আৰু অৰ্থনীতি তথা উভয় ৰাষ্ট্ৰৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিব। তেওঁলোকে পাৰস্পৰিক গুৰুত্বসম্পন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ বিভিন্ন দিশ সম্পৰ্কতো মত বিনিময় কৰিব। ইজৰাইলত থকা ভাৰতৰ ৰাষ্ট্ৰদূত JP সিঙে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীয়ে আজি ইজৰাইলৰ সংসদ কেনেছেটত ভাষণ দিব। নৰেন্দ্ৰ মোদী ইজৰাইলৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় নেতা হ'ব বুলি শ্ৰীসিঙে উল্লেখ কৰে। কাইলৈ প্ৰধানমন্ত্ৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আইজাক হাৰজুগক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে উমৈহতীয়াৰ প্ৰত্যাহ্বানসমূহ সমাধান কৰাত সুযোগ সম্পৰ্কে পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণৰ সময়ছোৱাত ভাৰত আৰু ইজৰাইলৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰো সম্ভাৱনা আছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে অহা 31 মাৰ্চৰ ভিতৰত কৃষকৰ কল্যাণৰ বাবে ৰাজ্যসমূহলৈ অনুমোদন জনোৱা পুঁজিৰ 100% ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত কালি অসম, বিহাৰ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ কৃষিমন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু কৃষি উন্নতি আঁচনিৰ সম্পৰ্কত পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে সময়মতে আৰু উপযুক্তভাৱে কেন্দ্ৰীয় পুঁজিৰ ব্যৱহাৰে তৃণমূল পৰ্যায়ত কৃষকসকলক উপকৃত কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। শ্ৰীচৌহানে প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযানৰ জৰিয়তে কেন্দ্ৰৰ কৃষকসকলক আৰ্থিক সমৰ্থন আগবঢ়াইছে বুলি দোহাৰে। চলিত বৰ্ষৰ ৰবি শস্যৰ বতৰত কেইবাখনো ৰাজ্যৰ কৃষকসকলৰ পৰা সৰিয়হ, দাইল আৰু মাহজাতীয় শস্য ব্যাপকভাৱে আহৰণৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ মূল্য সমৰ্থিত আঁচনিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাতৰি দেখিবলৈ লৈছো কণ্টেক্ট বাণিজ্যিক বিৰতি।
হেৰা তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলিয়ে থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছবৰ ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তাৎক্ষণিক, সম্পূৰ্ণ আৰু নিঃচৰ্ত যুদ্ধবিৰতি সম্পৰ্কে এখন খচৰাৰ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে। 107খন ৰাষ্ট্ৰ এই প্ৰস্তাৱৰ সমৰ্থনত, 12খন ৰাষ্ট্ৰই ইয়াৰ বিৰুদ্ধে ভোটদান কৰাৰ পাছত 193খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই প্ৰস্তাৱ গৃহীত কৰে। আনহাতে 51খন ৰাষ্ট্ৰই ইউক্ৰেইনে আগবঢ়োৱা এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে। বাহৰেইন, বাংলাদেশ, ব্ৰাজিল, চীন, দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, সংযুক্ত আৰব আমিৰ ৰাষ্ট্ৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰয়ো ভোটদান প্ৰক্ৰিয়াত অনুপস্থিত থাকে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কালি গাজিয়াবাদৰ যশোদা মেডিচিটিত কৃত্ৰিম বুদ্ধিমত্তা সক্ষম বৈদ্যুতিক ICU নিয়ন্ত্ৰণ কেন্দ্ৰৰ উদ্বোধন কৰে। এই পদক্ষেপে চিকিৎসাজনিত সমন্বয় বৃদ্ধি, চিকিৎসা কাৰ্যবিধিৰ প্ৰামাণিকীকৰণ আৰু গাঁথনিগত নিৰ্দেশনাৰ জৰিয়তে চিকিৎসা গোটসমূহক সহায় কৰি জিলা চিকিৎসালয় পৰ্যায়ত জটিল চিকিৎসা সেৱাক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। নিজৰ ভাষণত শ্ৰীনাড্ডাই কয় যে কৃত্ৰিম বুদ্ধিমত্তা সক্ষম স্বাস্থ্যসেৱাই সময়মতে হস্তক্ষেপ, ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত নিখুততা আৰু বাস্তৱ সময় নিৰীক্ষণ নিশ্চিত কৰিব, যিসমূহ জৰুৰীকালীন আৰু জটিল চিকিৎসাৰ পৰিৱেশত অতি গুৰুত্বপূৰ্ণ। তেওঁ আলোকপাত কৰে যে সমগ্ৰ দেশতেই 181,000তকৈ অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে আৰু ইতিমধ্যে ইয়াৰে ৰাষ্ট্ৰীয় গুণগত নিশ্চয়তা মানৰ অধীনত 50,000ৰ অধিক কেন্দ্ৰই স্বীকৃতি লাভ কৰিছে। শ্ৰীনাড্ডাই লগতে কয় যে চৰকাৰে অহা দুবছৰৰ ভিতৰত সকলো আয়ুষ্মান আৰোগ্য মন্দিৰে এই গুণগত মানৰ প্ৰমাণপত্ৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ নৈতিক আৰু বৈধ ব্যৱহাৰ প্ৰসাৰিত কৰাৰ লক্ষ্যৰে ভাৰত কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনৰ সময়ত চেহি পৰ্টেল আৰু বোধ শীৰ্ষক মঞ্চ মুকলি কৰাৰ কথাও উল্লেখ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত পাকিস্তানক 2 উইকেটত পৰাস্ত কৰি ইংলেণ্ড প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলখনত ইংলেণ্ডে 165 ৰাণৰ লক্ষ্যৰে খেলি 5টা বল বাকী থকা অৱস্থাতে 8টা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয়। অধিনায়ক হেৰী ব্ৰুকে 91টা বলত 100 ৰাণ কৰি জয়ৰ 90 বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ হৈ লিয়াম ডছনে 3টা উইকেট দখল কৰে। আজি গ্ৰুপটোৰ আন এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলম্বোৰ আৰ প্ৰেমাদেছা ষ্টেডিয়ামত সন্ধিয়া 7 বজাত খেলখন আৰম্ভ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জনসাধাৰণৰ স্বাস্থ্য অটুট ৰখাটো এটা সমূহীয়া দায়িত্ব বুলি মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে ইজৰাইল অভিমুখে ৰাওনা হ'ব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে অহা 31 মাৰ্চৰ ভিতৰত কৃষকৰ কল্যাণৰ বাবে ৰাষ্ট্ৰসমূহলৈ অনুমোদন জনোৱা পুঁজিৰ 100% ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ভাৰতীয় ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তাৎক্ষণিক, সম্পূৰ্ণ আৰু নিঃচৰ্ত যুদ্ধবিৰতি সম্পৰ্কে এখন খচৰাৰ প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকে আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত পাকিস্তানক পৰাজিত কৰি ইংলেণ্ড প্ৰথমটো দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।